এই আকাশবাণী গুৱাহাটী উজনিৰ বাতৰিৰ সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয় দিনা যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ লোকে লোকাৰণ্য হৈ পৰে। আজি পুৱা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ সংঘৰ মূল পতাকা উত্তোলন কৰে। ইয়াৰ লগতে 35খন জিলা শাখাৰ পতাকাও উত্তোলন কৰা হয়। ইয়াৰ পাছতে ভাগৱত ভ্ৰমণ আৰু বাৰেৰহণীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত অসমৰ জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে হৰিনামৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক ভকত বৈষ্ণৱে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰাত প্ৰায় 10 কিলোমিটাৰ পথ অতিক্ৰম কৰা হয়। ইয়াৰ পাছতে পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি পশুপালন মন্ত্ৰী অতুল বৰাই এনেদৰে কয়।
সেৱা নিবেদন কৰি নিজকে ধন্য মানিছো। গুৰুজনাৰ অমূল্য সৃষ্টিৰাজি হৰিনাম ৰসৰ শ্ৰৱণ কীৰ্তনেৰে আজি বৃহত্তৰ যোৰহাট অঞ্চলৰ আকাশ বতাহ মুখৰিত হৈ বকুণ্ঠপুৰীত পৰিণত হৈছে। আজি চৌদিশে কেৱল হৰিনামৰ ধ্বনি। পদাধিকাৰ বাপৰ নেতৃত্বত শোভাযাত্ৰা ওলাল আৰু আমি সকলো জানো যে অসমীয়া জাতিৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ সৰ্বগুণাকাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বন্দনা কৰিবলৈ আমাৰ জানো কিবা ভাষা আছে? আমাৰ কোনো শব্দ নাই, কোনো ভাষা নাই। আজি সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ আমি মৰ্মে মৰ্মে অনুভৱ কৰিছো।
ৰাজ্য চক্ৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আয়োজন কৰা ঝুমুইৰ বিনন্দিনী 2025ৰ মাণ্ডলিক ভিত্তিত প্ৰশিক্ষণ তথা প্ৰদৰ্শন আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হয়। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, লখিমপুৰ, ধেমাজি জিলাৰ নিৰ্বাচিত 3,471গৰাকী ঝুমুৰ নৃত্যশিল্পীয়ে আজিৰ অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰে। গুৱাহাটীৰ সৰুসজাইত 8,000 শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা 24 ফেব্ৰুৱাৰীত চাহ জনগোষ্ঠীসকলৰ অপূৰ্ব কলাকৃষ্টিৰ নিদৰ্শন ঝুমুৰ নৃত্য বিশ্ব অভিলেখৰ উদ্দেশ্যে পৰিৱেশন কৰিব। এই উপলক্ষে প্ৰস্তুতি শিতানত আয়োজিত আজিৰ অনুষ্ঠানত অসম চক্ৰৰ সাংস্কৃতিক মুখ্য সম্পাদক কল্যাণ চক্ৰৱৰ্তী, ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৰিকে ধৰি ভালেকেইজন উচ্চপদস্থ বিষয়া উপস্থিত থাকে। ৰঞ্জিত গগৈ, সাজল নায়ক, দুলান মানকিকে ধৰি বিশিষ্ট শিল্পীসকলে খনিকৰ খেলপথাৰত হাজাৰ হাজাৰ নৃত্যশিল্পীক অন্তিম অনুশীলন কৰায়। ধেমাজি মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়খনৰ খেলপথাৰত আজিৰ পৰা দুদিনীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় খো খো প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়খনৰ অধীনৰ 11খন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ল'ৰা আৰু ছোৱালীৰ শাখাত মুঠ 17টা দলে অংশগ্ৰহণ কৰিছে। ধেমাজি মহাবিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত উদ্বোধনী সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ দীপক কুমাৰ নেওগ, ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু মহাবিদ্যালয়সমূহৰ পৰ্যবেক্ষকসকলকে ধৰি ভালেসংখ্যক খেলুৱৈ আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে। খেল মহৰণৰ দ্বিতীয় পৰ্যায়ত শোণিতপুৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আজি তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হয়। তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক কৃতিৰাজ ৰাভাই এই প্ৰতিযোগিতাৰ আনুষ্ঠানিক উদ্বোধন কৰে। এই অনুষ্ঠানত জিলা আয়ুক্ত অংকুৰ ভৰালী উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে খেল মহাৰণৰ মঞ্চৰ জৰিয়তে অসম চৰকাৰে স্থানীয় প্ৰতিভাসম্পন্ন খেলুৱৈসকলক সুযোগ দিব বিচাৰিছে। তেওঁ গাঁও পঞ্চায়ত আৰু বিধানসভা সমষ্টি স্তৰৰ খেলসমূহ সফলভাৱে সম্পন্ন হোৱাৰ বাবে আয়োজকসকলক প্ৰশংসা কৰে। উদ্বোধনী অনুষ্ঠানত অসমৰ প্ৰথম মহিলা নাৱিক তথা উইণ্ডচাৰ্ফিং আৰু কাইট বৰ্ডিঙৰ পদক বিজয়ী নিশামণি বৰা আৰু আন্তঃৰাষ্ট্ৰীয় লন বন খেলুৱৈ তানিয়া চৌধুৰী উপস্থিত থাকে। আজি আৰম্ভ হোৱা এই প্ৰতিযোগিতা অহা 10 ফেব্ৰুৱাৰীত সামৰণি পৰিব। এইবাৰৰ প্ৰতিযোগিতাত জিলাখনৰ প্ৰায় 1,200গৰাকী খেলুৱৈ অংশগ্ৰহণৰ সম্ভাৱনা আছে। উত্তৰাখণ্ডৰ চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত লন বন পেয়াৰ শিতানত অসমৰ নয়নমণি শইকীয়া আৰু বনগীতা হাজৰিকাৰ দলে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। এই জয়ৰ সৈতে এইবাৰৰ ক্ৰীড়াৰ সমানবোৰ অসমে এতিয়ালৈকে 3টা সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ লগতে পুৰুষৰ 100 মিটাৰ ফাইনেলত অম্লান বৰগোহাঁয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। একেদৰে টাইকোৱাণ্ডোৰ গ্ৰুপ পমচি শিতানত অসমৰ মৰ্ণিতা আচাৰ্য, বেনলা কেম্প্ৰাই আৰু পঞ্চমী দাসৰ দলটোৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি শুনিবলৈ পাব 6:45 বজাত। নমস্কাৰ।